Ea, Akahbani. বাতৰি পঢ়িছো দলি দেৱীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, কাইলৈ দেশৰ 8খন ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ 57টা সমষ্টিত হ'বলগীয়া সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ পত্ৰ আৰু নিকা পদ্ধতিৰে সম্পন্ন হোৱাটো সুনিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো অহা 4 জুনত হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আয়কৰ বিভাগে সাম্প্ৰতিক লোকসভা নিৰ্বাচনৰ সময়ছোৱাত অভিলেখ পৰিমাণৰ নগদ ধন 1,100 কোটি টকা আৰু আ অলংকাৰ জব্দ কৰিছে। মধ্য ভাৰত আৰু দেশৰ উত্তৰ পশ্চিম অংশত চলি থকা প্ৰবল গ্ৰীষ্ম প্ৰৱাহ আজিৰ পৰা লাহে লাহে হ্ৰাস পাব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে আৰু বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত 29গৰাকী লোক মৃত্যুমুখত পৰিছে। অষ্টাদশ লোকসভা নিৰ্বাচনৰ কাইলৈ সপ্তম তথা অন্তিম পৰ্যায়ত 8খন ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠ 908গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, ওড়িশাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু চণ্ডীগড়ৰ 1খন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। কাইলৈ পুৱা 10 বজাত ভোটগ্ৰহণ আৰম্ভ হ'ব। এই পৰ্যায়ত ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাবৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং সান্নি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰ বাদল, আৰ জে ডি নেতা লালু প্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, অভিনেত্ৰী কংগনা ৰাণাৱত আদি। সংশ্লিষ্ট অঞ্চলসমূহত স্বচ্ছ আৰু নিকা পদ্ধতিৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জ্যেষ্ঠ নাগৰিক তথা দিব্যাংগসকলকে ধৰি প্ৰতিগৰাকী ভোটদাতাৰ ভোটদানৰ সুচলতা সুনিশ্চিত কৰাৰ বাবে বিশ্ৰামস্থলৰে পৰা আৰম্ভ কৰি খোৱাপানীৰ সুব্যৱস্থা, দিব্যাংগ লোকসকলৰ যাতায়াতৰ সুচলতাৰ বাবে ৰেম্প, অনাময় ব্যৱস্থাকে ধৰি বিদ্যুৎ যোগান আদি সকলো দিশতে আয়োগে গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া আৰু সংশ্লিষ্ট সকলোকে গ্ৰীষ্ম প্ৰৱাহৰ পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ভোটগ্ৰহণ হ'বলগীয়া অঞ্চলসমূহত উদ্ভৱ হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি এৰাই চলিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অসমৰ 50খন নিৰ্বাচনী জিলাত স্থাপিত 52টা ভোটগণনা কেন্দ্ৰত অহা 4 জুনত হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে গুৱাহাটীত সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি পুৱা 8 বজাত আৰম্ভ হ'বলগীয়া ভোটগণনাৰ বাবে মুঠ 5,823গৰাকী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে 64গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। শ্ৰীগোৱেলে লগতে কয় যে মুঠ 52টা ভোটগ্ৰহণ কেন্দ্ৰত 1,941খন ভোটগণনাৰ মেজৰ ব্যৱস্থা কৰা হৈছে। আনহাতে আজিৰ দিনটোলৈ ৰাজ্যৰ 14গৰাকী ৰিটাৰ্ণিং বিষয়াই 1,28,299খন ডাক পেলট লাভ কৰিছে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক সংখ্যক ডাক বেলট লাভ কৰা হৈছে। আয়কৰ বিভাগে সাম্প্ৰতিক লোকসভা নিৰ্বাচনৰ সময়ছোৱাত বৰ্তমানলৈ অভিলেখ পৰিমাণৰ নগদ ধন 1,100 কোটি টকা আৰু আ অলংকাৰ জব্দ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে 2019চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ৰ তুলনাত এই পৰিমাণ 182% অধিক। বিভাগীয় তথ্য অনুসৰি পূৰ্বৰ নিৰ্বাচনৰ সময়ত জব্দ কৰা নগদ ধনৰ পৰিমাণ আছিল 390 কোটি টকা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে তিৰুমালা মন্দিৰ দৰ্শন কৰে। তিৰুমালা তিৰুপতি দেৱস্থানমৰ কাৰ্যবাহী বিষয়া ধৰ্ম ৰেড্ডী, মুখ্য পুৰোহিত তথা আন বিষয়াসকলে তেওঁলোকক আদৰণি জনায়। শ্ৰীশ্বাহে মন্দিৰ দৰ্শন কৰি ভগৱান শ্ৰী ভেংকটেশ্বৰৰ আশীৰ্বাদ লয়। কৰ্ণাটকৰ হাছানৰ জে ডি এছৰ সাংসদ প্ৰজ্বল ৰেৱান্নাক যৌন আতিশায্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মিউনিকৰ পৰা কালি নিশা বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত সাংসদগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। বিশেষ অনুসন্ধানকাৰী গোটেই প্ৰজ্বল ৰেৱান্নাক নিজৰ জিম্মাত লোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁক আদালতত হাজিৰ কৰা হ'ব। পাছত সাংসদগৰাকীক তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত জেৰা কৰা হ'ব। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে সাংসদগৰাকীৰ বিতৰ্কিত ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছত বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰা হয়। যোৱা 26 এপ্ৰিলত ৰেৱান্নাই বিদেশ অভিমুখে ৰাওনা হয়। ইতিমধ্যে ৰেৱান্নাই নিৰ্বাচিত জনপ্ৰতিনিধিৰ বাবে নিৰ্ধাৰিত মুখ্য নগৰ আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনাইছিল আৰু আজি এই আবেদনৰ শুনানি গ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে মধ্য ভাৰত আৰু দেশৰ উত্তৰ পশ্চিম অংশত প্ৰবল গ্ৰীষ্ম প্ৰৱাহ আজিৰ পৰা লাহে লাহে হ্ৰাস পাব। হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পঞ্জাৱৰ কিছু অংশত গ্ৰীষ্মপ্ৰবাহ হ্ৰাস পাবলৈ আৰম্ভ কৰিব বুলি বিভাগটোৱে সদৰি কৰিছে। অহা চাৰিদিনৰ ভিতৰত এই অঞ্চলসমূহৰ তাপমাত্ৰা সৰ্বাধিক 2-4 ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। অৱশ্যে মধ্যপ্ৰদেশ, বিদৰ্ভ আৰু উত্তৰাখণ্ডত আজি গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি দক্ষিণ পশ্চিম মৌচুমী কেৰালা তথা উত্তৰ পূৰ্বাঞ্চলৰ অধিক সংখ্যক স্থানৰ ওপৰে আগবাঢ়িছে। বিভাগটোৱে প্ৰকাশ কৰিছে যে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিমত পৰৱৰ্তী 6 দিনত বিজুলী ঢেৰেকনিৰে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু মহাৰাট্টত অহা 3 দিন ধৰি একেই বতৰ অব্যাহত থাকিব। আনহাতে দক্ষিণ ভাৰতৰ কেৰালা, কৰ্ণাটক, তামিলনাডু, পণ্ডিচেৰী, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, লাক্ষাদ্বীপ তথা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জতো পৰৱৰ্তী 6 দিনত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিহাৰ গ্ৰীষ্মপ্ৰবাহৰ ফলত 29 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 200 গৰাকীতকৈ অধিক লোক ৰোগাক্ৰান্ত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত 24 ঘণ্টাত ঔৰংগাবাদ জিলাৰ তাপমাত্ৰা 48 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ লগতে জিলাখনত 12 গৰাকী লোকৰ মৃত্যু হয়। ইপিনে ভোজপুৰ জিলাত 6 গৰাকী তথা ৰোহতাছ আৰু জেহানাবাদ জিলাত 4 গৰাকীকৈ লোকৰ মৃত্যু হয়। আনহাতে ৰাজ্যখনৰ বুকচাৰ, আৰৱাল আৰু নালন্দা জিলাত 1 গৰাকীকৈ লোকৰ মৃত্যু হয়। জিলাকেইখনত নিৰ্বাচনী কৰ্তব্য সম্পন্ন কৰি থকাৰ সময়ত গ্ৰীষ্ম প্ৰবাহৰ বাবে 2 গৰাকী গৃহৰক্ষী জোৱান আৰু 1 গৰাকী নিৰ্বাচনী কাম কাজ কৰি থকা লোকৰ মৃত্যু হয়। জেহানাবাদ জিলাত 4 গৰাকী শিক্ষক গ্ৰীষ্ম প্ৰবাহৰ ফলত অচেতন হৈ পৰাৰ পাছত তেওঁলোকক চিকিৎসালয়লৈ লৈ অহা হয় যদিও তেওঁলোকক মৃত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে কালি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উষ্ণতা সৰ্বাধিক 47 ডিগ্ৰী পৰ্যন্ত হোৱা বুলি তথ্য প্ৰকাশ হৈছে। ৰাজ্য চৰকাৰে 8 জুনলৈকে সকলো বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ তথা শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে। অৱশ্যে শিক্ষকসকলক কৰ্তব্যত উপস্থিত থাকিবলৈ কোৱা হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি অহা 24 ঘণ্টাত ৰাজ্যখনৰ দক্ষিণ পশ্চিম তথা দক্ষিণ মধ্য অংশৰ উষ্ণতা অপৰিৱৰ্তিত হৈ থাকিব। অৱশ্যে যোৱা 48 ঘণ্টাত ৰাজ্যখনৰ উত্তৰ আৰু পূব অংশত আগতীয়া মৌচুমী বৰষুণ হোৱা বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। নাটো গোটৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকল অহা জুলাইত ৱাশ্বিংটনত হ'বলগীয়া নাটো শীৰ্ষ সন্মিলনৰ প্ৰস্তুতি তথা ইউক্ৰেইনৰ প্ৰতি সমৰ্থন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে প্ৰাগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত হ'বলগীয়া এখন অনানুষ্ঠানিক বৈঠকত মিলিত হ'ব। চেক গণতন্ত্ৰৰ প্ৰধানমন্ত্ৰী পেট্ৰিক ফিয়েলাৰ সৈতে এখন যুটীয়া সংবাদমেলত মত বিনিময় কৰি নাটোৰ সচিব প্ৰধান জেন্স ষ্টলটেনবাৰ্গে এই বৈঠকখনত নাটোৰ প্ৰতিৰক্ষা শক্তিশালী কৰি তোলা মিত্ৰদেশসমূহৰ মাজৰ বন্ধুত্ব গভীৰ কৰি তোলা তথা ইউক্ৰেইনৰ প্ৰতি সমৰ্থন বৃদ্ধি কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব বুলি আশা প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 4 দিনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15ৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এয়াৰ এপ, আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @airnews_গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ বাফিয়াজ অঞ্চলৰ মাৰাহ গাঁৱত কালি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি যোৱা নিশা নিৰাপত্তা বাহিনীৰ অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সম্ভেদ লাভ কৰে। পাছত পুঞ্চ জিলাৰ চুৰাংকোট উপসংমণ্ডলৰ দেহৰা কি গলিৰ সমীপত বাফিয়াজৰ মাৰাহ গাঁৱৰ বিশেষ অঞ্চলত আৰক্ষী আৰু সেনাবাহিনীয়ে অভিযান চলায়। দলটোলৈ উদ্দেশ্যি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীচালনা কৰে। পাছত সন্ত্ৰাসবাদীকেইটাৰ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। ইতিমধ্যে সন্ত্ৰাসবাদীকেইটাৰ সন্ধানত অভিযান অব্যাহত আছে। কাইলৈ দেশৰ 8খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 57টা সমষ্টিত হ'বলগীয়া 7ম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে সম্পন্ন হোৱাটো সুনিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো অহা 4 দিনত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আয়কৰ বিভাগে সাম্প্ৰতিক লোকসভা নিৰ্বাচনৰ সময়ছোৱাত অভিলেখ পৰিমাণৰ নগদ ধন 1,100 কোটি টকা আৰু আ অলংকাৰ জব্দ কৰিছে। মধ্য ভাৰত আৰু দেশৰ উত্তৰ পশ্চিম অংশত চলি থকা প্ৰবল গ্ৰীষ্ম প্ৰবাহ আজিৰ পৰা লাহে লাহে হ্ৰাস পাব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে আৰু বিহাৰৰ গ্ৰীষ্ম প্ৰবাহৰ ফলত 29 গৰাকী লোক মৃত্যুমুখত পৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।